এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অসম আগমন প্ৰধানমন্ত্ৰীৰ প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান ৰাজ্যৰ 7খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আহমেদাবাদত অনুষ্ঠিত T20 ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 30 ৰাণত পৰাস্ত কৰি ভাৰতৰ শৃংখলা দখল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আজি গুৱাহাটীৰ বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। 4,000 কোটি টকা ব্যয় সাপেক্ষে এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত থাকিব। তেওঁ লগতে টাৰ্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে বৃহৎ ৰোডশ্বৰ আয়োজন কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই।
দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দিনৰ 2:45 বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে বিয়লি প্ৰায় 3 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনে অসমৰ যোগাযোগ ব্যৱস্থা, অৰ্থনৈতিক ক্ষেত্ৰ আৰু বিশ্বব্যাপী সংযোগৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। নতুন টাৰ্মিনেল ভৱনত বেম্বো অৰ্কিড বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে। টাৰ্মিনেলটোত উত্তৰ পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় 140 মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপিয়াকৃতি, গড়ৰ প্ৰতীক আৰু কপৌফুলক প্ৰতিফলিত কৰা 57বিধ অৰ্কিড আধাৰিত স্তম্ভ সংযোজন কৰা হৈছে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ লোৱাৰ পিছতে পশ্চিম বৰাগাঁৱত থকা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছত বৰজাৰত সম্বোধন কৰিবলগীয়া ৰাজহুৱা সভাৰ ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিয়লি 3:45 পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই অনুষ্ঠান মহাবাহু শাখাৰ মিডিয়াম ৱেভ আৰু FM বেণ্ডত প্ৰচাৰিত হোৱাৰ লগতে ৰাজ্যৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। আমাৰ বাতৰি বুলেটিনকে ধৰি কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠানসমূহ নিউজ অন AIR এপযোগে প্ৰচাৰিত হ'ব। শ্ৰীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদবেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত কাইলৈ নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মন্ত্ৰী বিমল বৰাই কালি জনসভাস্থলী পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। কালি এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু যান বাহন শাখা উপ আৰক্ষী আয়ুক্তই এই বিষয়ে প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি যান বাহনৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হোৱা নাই। অৱশ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত জনসাধাৰণক পাণবজাৰ ফাঁচীবজাৰ পথ ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহান জনোৱা হৈছে। বিমান বন্দৰৰ টাৰ্মিনেল মুকলি অনুষ্ঠানৰ সময়ত যান বাহনৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা কেতবোৰ নিৰ্দেশনা সন্দৰ্ভত যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এইদৰে কয়।
বিশেষ কোনো ধৰণৰ ট্ৰেফিকৰ ডাইভাৰ্চন একো নাই চিটিৰ ভিতৰত, আৰু সেইখিনি সময়ত অলপ সময় 10-15 মিনিটৰ কাৰণে আমি কিছুমান ভেহিকেল ৰেগুলেট কৰিব লগা হ'ব পাৰে। যিখিনি ৰাইজ আমাৰ LGB এয়াৰপৰ্টত যিহেতু প্ৰগ্ৰেম হৈছে আপোনালোকে জানে, তাৰ পৰা যিখিনি যাত্ৰী আছে সেইখিনি সময় এটা অনুৰোধ জনাইছো আপোনালোকৰ আগৰ পৰা অলপ সময়টো তেওঁলোকৰ হাতত ৰাখি যাতে আহে, কোনো ধৰণৰ গাড়ী আমি ষ্টপ নকৰাওঁ। গতিকে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰীৰ মুভমেণ্টৰ সময়ত কিছুমান ছিকিউৰিটি থ্ৰেটো থাকে, সেইটো প্ৰটকল মেইনটেইন কৰি মই আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজক জনাইছো যে তেওঁলোকে যাতে অলপ হাতত সময় ৰাখি LGBL আহে। আমি এটা অনুৰোধ কৰিম আমাৰ প্ৰশাসনক যে যিখিনি ডাঙৰ হেভি ভেহিকেলছ আছে গুডছ কেৰিয়েল ভেহিকেল তেওঁলোক ৰেষ্ট্ৰিকশ্যন কৰি দিয়া যায় ৰেগুলেট কৰি।
সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ কৰাৰ বাবে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। সাক্ষাৎকালত প্ৰতিনিধি দলটোৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে অসমৰ লগতে ভাৰতবৰ্ষৰ শৈক্ষিক জগতত সুকীয়া স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি কয় যে ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপন হোৱা এই বিশ্ববিদ্যালয়খন অসমৰ গৌৰৱ। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ বিতৰ্কিত উপাচাৰ্য ডঃ শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, বিশ্ববিদ্যালয়ত চলি থকা দুৰ্নীতি অনিয়মৰ তদন্ত কৰা, বৰ্তমান ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিশ্ববিদ্যালয়খনৰ আটাইতকৈ জ্যেষ্ঠ অধ্যাপকগৰাকীক সম্পূৰ্ণ কৰ্তৃত্ব সহকাৰে বিশ্ববিদ্যালয় পৰিচালনাৰ সুবিধা প্ৰদান, বিশ্ববিদ্যালয়ত প্ৰয়োজনীয় আইন সংশোধন কৰি এখন স্বতন্ত্ৰ আৰু গণতান্ত্ৰিক নিৰ্বাচিত ছাত্ৰ একতা সভা গঠন কৰাৰ দাবীকে ধৰি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ স্মাৰকপত্ৰত উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা কৰাৰ লগতে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে। ৰাজ্যৰ 7খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা 16 নৱেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংস বিক্ৰীৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছিল। শেহতীয়াকৈ নমুনা পৰীক্ষাত আফ্ৰিকান ছোৱাইন ফিভাৰ ঋণাত্মক হোৱাত মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে আন্তঃজিলা গাহৰি সৰবৰাহ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে বহিৰাজ্যৰ পৰা চাৰ্টিফাইড গাহৰি সৰবৰাহ কৰিব পাৰিব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ ফলত এই জিলাসমূহত ব্যাপক হাৰত গাহৰি নিধন কৰাৰ ফলত গাহৰি পালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়। ধেমাজি জিলাত গাহৰি মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে পূৰ্বে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰাত গাহৰি পালকসকলে সকাহ পাইছে। এই সন্দৰ্ভত জিলা প্ৰশাসনে কালি আন এখন জাননীযোগে ব্যৱসায়ীসকলে বজাৰত পুনৰ গাহৰি মাংস বিক্ৰী কৰিব পাৰিব বুলি জনোৱা হৈছে। এই সন্দৰ্ভত ধেমাজি জিলাৰ পশু চিকিৎসা বিষয়া মানস শইকীয়াই এইদৰে কয়।
গুৱাহাটীলৈ 12টা চেম্পল পঠাইছিলোঁ, তাৰে গোটেই 12টা চেম্পলত নেগেটিভ ৰিজাল্ট আহিছে আৰু লগে লগে আজি আমাৰ কমিশ্যনাৰ ছাৰে এটা অৰ্ডাৰ উলিয়াইছে যাতে কাইলৈৰ পৰা গাহৰি কটা আৰম্ভ হ'ব পাৰে। ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈ যিবিলাক লাইভ পিগ ট্ৰেন্সপৰ্টেশ্যন সেইটো খুলি দিয়া নাই, সেইটো সদ্যহতে বন্ধ ৰাখিছে।
ঔষধ কেৱল বিজ্ঞান নহয়, ই হৈছে বিজ্ঞান আৰু কলাৰ সমাহাৰ। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি ITA কেন্দ্ৰত অনুষ্ঠিত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাত অংশগ্ৰহণ কৰি দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান এইমছৰ প্ৰাক্তন অধ্যাপক তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডাঃ ৰণদীপ গুলেৰিয়াই কালি এই মন্তব্য প্ৰকাশ কৰে। ডাঃ অমিতাভ চৌধুৰী ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে কয় যে ভৱিষ্যতৰ চিকিৎসালয়সমূহ প্ৰযুক্তিগতভাৱে উন্নত হ'ব লাগিব। পৰিৱৰ্তিত সময়ত চিকিৎসা বিজ্ঞানে বহু পৰিৱৰ্তন আনিছে যদিও বৰ্তমান সময়ত চিকিৎসা শিক্ষাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। চিকিৎসাৰ পূৰ্বে চিকিৎসকসকলে ৰোগীক বুজি লোৱাৰ প্ৰয়োজন, কিয়নো 40 ছেকেণ্ডৰ বৰ্ণনাই ৰোগীৰ মানসিক চাপ হ্ৰাস কৰিব পাৰে। চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু দায়বদ্ধতাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ চিকিৎসকসকলক ৰোগীকেন্দ্ৰিক চিকিৎসা কৰাৰ পৰামৰ্শ আগবঢ়ায়। ভাৰতীয় চিকিৎসা বিজ্ঞানত জিন এডিটিং ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স ব্যৱস্থাৰ ব্যৱহাৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ অনাগত দিনত অধিক ক্ষিপ্ৰতাৰে এনে প্ৰযুক্তিসমূহৰ প্ৰয়োগ হোৱাৰ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা চিকিৎসক ডাঃ অমিতাভ চৌধুৰীৰ সোঁৱৰণত 2004 চনৰ পৰা ন্যাসে এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডাঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। হোজাই জিলাৰ সমাজ বন্ধু হিচাপে পৰিচিত সুজিত চুমে বিগত সপ্তাহত 2টাকৈ ৰাষ্ট্ৰীয় সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৱা 12 ডিচেম্বৰত দিল্লীৰ জৰোদা পঞ্চশীল আশ্ৰম প্ৰাংগণত অখিল ভাৰতীয় দলিত সাহিত্য একাডেমীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সুজিত চুমক ডঃ ভীমৰাও আম্বেদকাৰ সেৱাশ্ৰী বঁটা প্ৰদান কৰা হয়। আহমেদাবাদত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক 30 ৰাণত পৰাস্ত কৰি শৃংখলা দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 231 ৰাণ সংগ্ৰহ কৰে। তিলক বাৰ্মাই সৰ্বাধিক 73 আৰু হাৰ্দিক পাণ্ডিয়াই 63 ৰাণ কৰে। হাৰ্দিকে মাত্ৰ 16টা বলত অৰ্ধশতক কৰি দ্ৰুত ৰাণ কৰা দ্বিতীয় ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কৰবিন বছে 2টা উইকেট লাভ কৰাৰ লগতে অটনেইল বাৰ্টমেন আৰু জৰ্জ লিণ্ডেই 1টাকৈ উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাই 232 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰাণ কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ কুইণ্টন ডি ককে 65 ৰাণ কৰে। বৰুণ চক্ৰৱৰ্তীয়ে 5টা উইকেট দখল কৰে। হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ আৰু বৰুণ চক্ৰৱৰ্তীক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাটোত ভাৰতে 3-1 ব্যৱধানত জয়লাভ কৰে। ইয়াৰে চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে বাতিল কৰিবলগীয়া হয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও সঞ্জীৱনী পাঠকৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত অন্যান্য খবৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া বাতৰিটোৱে শিৰোনাম দখল কৰিছে। শ্ৰীমোদীয়ে এই ভ্ৰমণসূচীত কেইবাটাও প্ৰকল্প আৰু আধাৰশিলা স্থাপন কৰাৰ বাতৰিটো বিস্তৃতভাৱে অসমীয়াৰ প্ৰতিদিন দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে উন্নয়নৰ বতৰাৰে ৰাজ্যত নিৰ্বাচনী ৰণশিঙা বজাব প্ৰধানমন্ত্ৰীয়ে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰতিবেশী বাংলাদেশত শেহতীয়াকৈ মৌলবাদী শক্তিৰ উত্থানৰ ফলত দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ কিছু অৱনতি ঘটিছে। এই উদ্বেগৰ পৰিপ্ৰেক্ষিতত অসমতো বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত বিশেষ সতৰ্কতা জাৰি কৰাৰ বাতৰিটো আমাৰ অসম, দ্য চেণ্টিনেল, অসমীয়া খবৰকে আদি কৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। সংসদৰ শীতকালীন অধিৱেশনৰ কাম কাজ আজিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শেহতীয়াকৈ ছিংগাপুৰৰ পৰা অহা অটপচি ৰিপৰ্ট অনুসৰি চিকিৎসকে শিল্পীগৰাকীৰ তেজৰ নমুনাত প্ৰতি ডেচিলিটাৰত 333 মিলিগ্ৰাম ইথানলৰ উপস্থিতি লাভ কৰাৰ লগতে প্ৰস্ৰাৱৰ নমুনাতো একেধৰণে প্ৰতি ডেচিলিটাৰত 369 মিলিগ্ৰাম ইথানলৰ উপস্থিতি ধৰা পৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত তথ্য সৈতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত বতৰ ফৰকাল হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম তথা মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অসম আগমন। প্ৰধানমন্ত্ৰীৰ প্ৰায় 15,600 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন। ৰাজ্যৰ 7খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ। আৰু আহমেদাবাদত অনুষ্ঠিত টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক 30 ৰাণত পৰাস্ত কৰি ভাৰতৰ শৃংখলা দখল। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।